ব্ৰেকফাষ্টতেই উজনি অসমৰ বাতৰি।
এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্য চৰকাৰে স্বচ্ছতাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ ফলত বৰ্তমান যুৱক যুৱতীসকলৰ মাজত নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত প্ৰাথমিক শিক্ষক পদৰ বাবে বাছনিকৃত ৰাজ্যৰ 5,550গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰি ভাষণ প্ৰসংগত এই কথা প্ৰকাশ কৰে। আজি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 3,800গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 1,750গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰা হয়। বৰ্তমান সময়ত ৰাজ্য চৰকাৰে স্বচ্ছতা আৰু মেধাসম্পন্ন লোকৰ নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ ফলত যুৱক যুৱতীসকলৰ মাজত পঢ়া শুনা কৰিলে চৰকাৰী নিযুক্তি পাব পাৰি বুলি আশাৰ সঞ্চাৰ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আমি সিদ্ধান্ত লৈছিলো যে অসমত শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে, ডক্টৰ নাৰ্ছ বিভিন্ন ধৰণৰ স্বাস্থ্য বিভাগৰ লগত জড়িত কৰ্তব্যৰ বাবে নিযুক্তিৰ প্ৰয়োজনীয়তা আছে আৰু আৰক্ষীত যথেষ্ট নিযুক্তিৰ প্ৰয়োজনীয়তা। খালী থকা পদ আৰু নতুনকৈ পদ সৃষ্টি কৰি এই মুহূৰ্তলৈকে আমি 1,21,240গৰাকী যুৱক যুৱতীক চৰকাৰত চাকৰি দিবলৈ আমি সক্ষম হৈছো।
বৰ্তমান সময়ৰ নিযুক্তিৰ পৰিৱেশ ৰাজ্যত পূৰ্বতে কেতিয়াও হোৱা নাছিল বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ আনুষ্ঠানিকভাৱে অন্ন সেৱা দিন মুকলি কৰিব। ৰাজ্যৰ প্ৰায় 70 লাখ লোক এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। ৰাজ্য চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত ধেমাজি জিলাত কাইলৈৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালক ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান ধৰা হ'ব। এই সন্দৰ্ভত আজি ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাবিৰে সংবাদমেল সম্বোধন কৰি জিলাখনৰ 1,102খন সুলভ মূল্যৰ দোকানত কাইলৈৰ পৰা এই সামগ্ৰী বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। প্ৰথম পৰ্যায়ত পৰিয়ালসমূহে প্ৰতি কিলোগ্ৰাম মচুৰ দাইল 69 টকা, প্ৰতি কিলোগ্ৰাম নিমখত 10 টকা আৰু চেনী প্ৰতি কিলোগ্ৰামত 38 টকা মূল্যত কিনিব পাৰিব। শিৱসাগৰ জিলাত 1,026খন সুলভ মূল্যৰ দোকানত 1,61,773টা পৰিয়ালে কাইলৈৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব। হোজাই জিলাত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে সংবাদমেল সম্বোধন কৰি এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ 8,012খন সুলভ মূল্যৰ দোকানৰ পৰা গ্ৰাহক ৰাইজে এই সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি প্ৰকাশ কৰে। শ্ৰীভূমি জিলাতো অন্ন সেৱা দিৱস উপলক্ষে সামগ্ৰীসমূহ শৃংখলিতভাৱে বিতৰণ কৰাত সকলো নাগৰিকক সহযোগিতা কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। বিশ্বনাথ চাৰিআলিত কাইলৈ চৰ্দাৰ বল্লভ ভাই পেটেলৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে পদযাত্ৰা সমাপ্ত কৰা হ'ব। এই পদযাত্ৰাত স্বচ্ছ ভাৰত, ড্ৰাগছ বিৰোধী অভিযান, নাৰী সবলীকৰণ, ৰক্তদান শিবিৰ, বৃক্ষৰোপণ আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কে বিশ্বনাথৰ জিলা আয়ুক্ত কাৰ্যালয়ত সাংসদ ৰঞ্জিত দত্ত আৰু জিলা আয়ুক্ত হিমন্ত কুমাৰ দাসে সংবাদমেল সম্বোধন কৰে। অসম সাহিত্য সভাৰ উদ্যোগত আজি শিৱসাগৰ বীৰৰাচিত বৰফুকন মহাবিদ্যালয় সুৱাগ তোলা শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ যোৰহাটস্থিত চন্দ্ৰকান্ত সন্দিকৈ ভৱনটোৰ অহা 2 ডিচেম্বৰত 100 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই কাৰ্যসূচীত সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ লগত সংগতি ৰাখি এটা বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ ডকমকাত থকা বন বিভাগৰ পৰিদৰ্শন ভৱনত আজি জিলা নিৰ্বাচনৰ বিভাগৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত অনুৰাগ গোৱেলৰ উপস্থিতিত হোৱা বৈঠকত অহা বছৰ ৰাজ্যত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিচালনাৰ ক্ষেত্ৰত বিশদভাৱে আলোচনা কৰা হয়। মাজুলী জিলা চিকিৎসালয়ৰ সহযোগত আজি নামনি মাজুলীৰ ভালুকমৰাত স্বাস্থ্য সজাগতা আৰু প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ এটি শিবিৰ অনুষ্ঠিত হয়। অনুষ্ঠানত ভালেমান লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। সদৌ অসম ধেমাজি জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিয়ে আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। বোকাখাটত অলপতে অনুষ্ঠিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশনত নতুন সমিতিখন গঠন কৰিছিল। পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণৰ বহুমুখী ভৱনত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ আৰু মত বিনিময় কাৰ্যসূচী আজি ৰূপায়ণ কৰা হয়। চৌচেং পৰিষদীয় সমষ্টিৰ পাৰিষদ হেডসিং ৰংফাৰে এই কাৰ্যসূচীত মহাবিদ্যালয় পৰ্যায়ৰ 200গৰাকী শিক্ষাৰ্থীক প্ৰায় 30 লাখ টকাৰ চেক বিতৰণ কৰে। ইয়াৰ উপৰি পাৰিষদগৰাকীয়ে চংচে পৰিষদীয় সমষ্টিৰ একাংশ কৃতি ছাত্ৰ ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45